এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে এয়া মই উৎপল কুমাৰ দাস। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, অসমৰ জাতীয় জীৱনৰ প্ৰাতস্মৰণীয় পুৰুষ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ 58 সংখ্যক স্মৃতি দিৱস উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৰ্ণাঢ্য কাৰ্যসূচী, কাইলৈ হ'বলগীয়া নীটৰ পুনৰ পৰীক্ষাৰ বাবে দেশজুৰি মক ড্ৰিল, অসমে বহিৰ সাহায্যপ্ৰাপ্ত প্ৰকল্পৰ সফল ৰূপায়ণৰ জৰিয়তে উদ্ভাৱনক উৎসাহিত কৰাৰ সমান্তৰালকৈ জনসাধাৰণক ইয়াৰ সুফল প্ৰদান কৰিবলৈ সমৰ্থ হৈছে বুলি মুখ্যমন্ত্ৰীৰ মন্তব্য, আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি পুৱাৰ এখন খেলত তুৰ্কীৰ বিৰুদ্ধে পেৰাগুৱেৰ 1-0 গ'লত জয়লাভ। এতিয়া শুনক বিতং বাতৰি। অসমৰ জাতীয় জীৱনৰ প্ৰাতস্মৰণীয় পুৰুষ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ 58 সংখ্যক স্মৃতি দিৱস আজি ৰাজ্যজুৰি বিষ্ণুৰাভা দিৱস হিচাপে পালন কৰা হৈছে। স্বাধীনতা সংগ্ৰামৰ পৰা আৰম্ভ কৰি শিল্প, সাহিত্য, সংস্কৃতি আৰু বৌদ্ধিক ক্ষেত্ৰলৈ বিষ্ণুপ্ৰসাদ ৰাভাই অনবদ্য অৱদান আগবঢ়াই থৈ গৈছে। তেওঁৰ সংগ্ৰামী জীৱনাদৰ্শ আৰু সৃষ্টিৰাজিয়ে প্ৰতিগৰাকী অসমীয়াক চিৰদিন অনুপ্ৰাণিত কৰি আহিছে। ৰাজ্যৰ বিভিন্ন ঠাইত বিষ্ণুৰাভা দিৱস উপলক্ষে আজি ভিন ভিন অনুষ্ঠানৰ আয়োজন কৰা হৈছে। সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আজি গুৱাহাটীৰ পাঞ্জাবাৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী দামোদৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত বিষ্ণুৰাভা দিৱস উদযাপন কৰা হ'ব। এই অনুষ্ঠানতে 2026 বৰ্ষৰ বিষ্ণুৰাভা বঁটা আৰু সতী সাধনী বঁটাৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ 2025 বৰ্ষৰ আজানপীৰ বঁটা প্ৰদান কৰা হ'ব। উল্লেখযোগ্য যে জিকিৰ আৰু জাৰিৰ প্ৰসিদ্ধ শিল্পী গোলাঘাটৰ শামছুদ্দিন আহমেদলৈ 2025 বৰ্ষৰ আজানপীৰ ৰাষ্ট্ৰীয় বঁটা আগবঢ়োৱা হৈছে। সত্ৰীয়া শিল্পী মানিক বৰবায়ন আৰু চিত্ৰশিল্পী মধুসূদন দাসলৈ ৰাজ্যিক পৰ্যায়ৰ 2026 বৰ্ষৰ বিষ্ণুৰাভা বঁটা আগবঢ়োৱা হৈছে। লেখিকা গীতা উপাধ্যায়লৈ 2026 বৰ্ষৰ সতী সাধনী বঁটা আগবঢ়োৱা হৈছে। অসমৰ সমাজ, সাহিত্য, সংস্কৃতি আৰু কলাৰ ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁলোকক এই সন্মানীয় বঁটা প্ৰদান কৰা হ'ব। ৰাষ্ট্ৰীয় বঁটা প্ৰাপকগৰাকীক 3,00,000 টকা আৰু ৰাজ্যিক বঁটা প্ৰাপকগৰাকীক 2,00,000 টকাকৈ ধনৰাশিও প্ৰদান কৰা হ'ব। এই অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। অনুষ্ঠানত সাংস্কৃতিক পৰিক্ৰমা আদি বিভাগৰ মন্ত্ৰী বিমল বৰা, সাংসদ বিজুলী কলিতা মেধি, দিছপুৰৰ বিধায়ক প্ৰদ্যুৎ বৰদলৈৰ লগতে নিৰ্দিষ্ট বক্তা হিচাপে লেখক, গৱেষক ডঃ অনিল শইকীয়া উপস্থিত থাকিব। সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় বিষ্ণুৰাভা দিৱস কালিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে বৰপেটা জিলাৰ হাউলিত উদযাপন কৰা হৈছে। এই সন্দৰ্ভত সবিশেষ জনাইছে বৰপেটাৰ পৰা আমাৰ সংবাদদাতা অৰূপজ্যোতি মহন্তই।
বিষ্ণুৰাভা দিৱস আজি বৰপেটা জিলাৰ বিভিন্ন দল সংগঠনৰ উদ্যোগত জিলাখনৰ বিভিন্ন স্থানত আয়োজন কৰা হৈছে। জিলাখনৰ হাউলিত সদৌ অসম ছাত্ৰ সন্থাই এইবাৰ ৰাজ্যিক ভিত্তিত বিষ্ণুৰাভা দিৱসৰ কাৰ্যসূচী উদযাপন কৰিছে আৰু এই কালিৰ পৰাই এই কাৰ্যসূচী আৰম্ভ হৈছে। কালি বৰপেটা জিলাভিত্তিত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হয় আৰু আজি মূল কাৰ্যসূচী অনুষ্ঠিত হ'ব। পুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পাছত দুপৰীয়াৰ পৰা ৰাজহুৱা অনুষ্ঠিত হ'ব আৰু ইয়াত সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃবৃন্দই অংশগ্ৰহণ কৰিব।
ভাৰতীয় গণনাট্য সংঘ IPTAৰ গুৱাহাটী মহানগৰ সমিতিৰ উদ্যোগত চানমাইৰ গুৱাহাটী আৰ্টিষ্ট গিল্ডৰ সভাকক্ষত বিষ্ণুৰাভা দিৱসৰ আয়োজন কৰা হৈছে। সমগ্ৰ শিক্ষা ডিব্ৰুগড় জিলাৰ উদ্যোগত আৰু শিক্ষক শিক্ষয়িত্ৰীৰ উমৈহতীয়া মঞ্চ মন্থনৰ সহযোগত আজি ডিব্ৰুগড় ৰেলৱে হাইস্কুলত বিষ্ণুৰাভা দিৱস উপলক্ষে বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। অসম সাহিত্য সভা আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যৌথ উদ্যোগত জিলা সাহিত্য সভা আৰু শংকৰদেৱ সংঘৰ ধেমাজি জিলা শাখাৰ সহযোগত গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি কেন্দ্ৰীয়ভাৱে বিষ্ণুৰাভা দিৱস উদযাপন কৰা হৈছে। প্ৰথিতযশা গীতিকাৰ, সুৰকাৰ, গায়ক তথা সংগীত পৰিচালক পুৰুষোত্তম দাসৰ আজি স্মৃতি দিৱস। তেওঁ বৰগীত, কামৰূপীয়া আৰু গোৱালপৰীয়া লোকগীত অনাতাঁৰ কেন্দ্ৰৰ যোগেৰে প্ৰচাৰৰ ব্যৱস্থা কৰি অসমীয়া সংগীত জগতলৈ অনবদ্য বৰঙণি আগবঢ়াইছিল। অসমীয়া সংগীত জগতত হিন্দী আৰু বাংলা গীতৰ আধিপত্যৰ সময়তে পুৰুষোত্তম দাসে মাটি আৰু মানুহৰ গীত প্ৰচাৰ কৰি অসমীয়া সংগীতৰ জগতখনক চহকী কৰে। শ্ৰীময় অসমীৰ শীতল বুকুত উঠে উৎসৱৰ মধু আলোড়ন গীতটো তেওঁৰ বহুল প্ৰচাৰিত উল্লেখযোগ্য গীত। স্মৃতি দিৱসৰ পবিত্ৰ ক্ষণত আজি শিল্পীগৰাকীক শ্ৰদ্ধা জনোৱাৰ উদ্দেশ্যে ঠায়ে ঠায়ে বৰ্ণাঢ্য অনুষ্ঠানৰ আয়োজন কৰা হৈছে। যশস্বী কবি গীতিকাৰ ডঃ নিৰ্মল প্ৰভা বৰদলৈৰ আজি উপজা দিনটো ৰাজ্যৰ বিভিন্ন ঠাইত প্ৰেৰণা দিৱস হিচাপে উদযাপন কৰা হৈছে। বহু সুৰীয়া গীতৰ কথাৰে শ্ৰোতাৰ মনত নিগাজিকৈ স্থান লাভ কৰা লোক সংস্কৃতিৰ এইগৰাকী গৱেষক সুদীৰ্ঘ দিন আৰু ঋতু শীৰ্ষক কাব্য সংকলনৰ বাবে 1983 চনত সাহিত্য একাডেমী বঁটাৰে সন্মানিত হৈছিল। এই গ্ৰন্থখন বাংলা, পাঞ্জাবী, হিন্দী, উৰিয়াকে ধৰি কেইবাটাও ভাষালৈ অনুদিত হৈছিল। ডঃ বৰদলৈ ৰচিত গীতসমূহত উষা মংগেশকাৰ, ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকা, দীপালী বৰঠাকুৰকে ধৰি খ্যাতিমান শিল্পীসকলে কণ্ঠ নিগৰাইছে। 1991 চনত অসম সাহিত্য সভাৰ দুধনৈ অধিৱেশনত তেওঁ সভাপতিৰ পদত অধিষ্ঠিত হৈছিল। কেইবাখনো গীতৰ সংকলন, কাব্য সংকলন, শিশু সাহিত্য আৰু সম্পাদনা গ্ৰন্থ, আত্মজীৱনীকে ধৰি ভালেসংখ্যক লেখাৰে অসমীয়া সাহিত্যক সমৃদ্ধ কৰা বৰদলৈলৈ 1957 চনত শিশু সাহিত্যিক ৰূপে ৰাষ্ট্ৰপতিৰ বঁটা আগবঢ়োৱা হৈছিল। আপোনালোকে আঞ্চলিক বাতৰি শুনিছে আকাশবাণীৰ গুৱাহাটী কেন্দ্ৰৰ পৰা। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাৰ দ্বাৰা পৰিচালিত চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ প্ৰৱেশ পৰীক্ষা নীটৰ কাইলৈ হ'বলগীয়া পুনৰ পৰীক্ষাৰ বাবে আজি দেশজুৰি মক ড্ৰিল বা আখৰা অনুষ্ঠিত হৈছে। আজি পুৱা ক্ষন্তেক আগতে আৰম্ভ হোৱা এই মক ড্ৰিল সন্ধিয়া পৰ্যন্ত অব্যাহত থাকিব। এই মক ড্ৰিলত 2,05,000 নিৰাপত্তাৰক্ষীক নিয়োজিত কৰা হৈছে। মুঠ তিনি তৰপীয়া নিৰাপত্তা বেষ্টনীৰে গঢ়া এই পৰীক্ষাৰ সকলো কেন্দ্ৰ ইতিমধ্যে নেশ্যনেল টেষ্টিং এজেন্সীক অৰ্পণ কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰৰ তথ্য অনুসৰি প্ৰশ্নকাকত আৰু প্ৰশ্নোত্তৰ বহী সুৰক্ষা কৰি ৰখা প্ৰক্ৰিয়াটোত অৰ্ধসামৰিক বাহিনীক নিয়োজিত কৰা হ'ব। সমগ্ৰ দেশৰ 5,000ৰো অধিক কেন্দ্ৰত কাইলৈ হ'বলগীয়া এই পৰীক্ষাৰ প্ৰক্ৰিয়া নিখুঁত আৰু ত্ৰুটিমুক্ত কৰাৰ উদ্দেশ্যে CCTV নিৰীক্ষণৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ জৰিয়তে সমগ্ৰ পৰীক্ষা প্ৰক্ৰিয়াটো নেশ্যনেল টেষ্টিং এজেন্সীয়ে তদাৰক কৰিব। ইয়াৰ উপৰি সামাজিক মাধ্যমৰ গতিবিধি লক্ষ্য কৰাৰ উদ্দেশ্যে এখন উচ্চ পৰ্যায়ৰ তদাৰক সমিতি গঠন কৰা হৈছে। পৰীক্ষা কেন্দ্ৰ কৰি তদন্তকাৰী আৰু নিৰাপত্তা সংস্থালৈ হাই এলাৰ্ট জাৰি কৰা হৈছে। জিলা প্ৰশাসনৰ উপৰি ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰাও এই পৰীক্ষা ব্যৱস্থাত সামগ্ৰিকভাৱে দৃষ্টি ৰখা হ'ব। উল্লেখযোগ্য যে কাইলৈ এই পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ উদ্দেশ্যে 22,00,000 পৰীক্ষাৰ্থীয়ে নাম পঞ্জীয়ন কৰিছে। ইয়াৰে 18,00,000 ইতিমধ্যে এডমিট কাৰ্ড ডাউনলোড কৰিছে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা 8:02 মাইক্ৰ'চিপছ এণ্ড মেক্ৰ' ড্ৰিমছ দ্য ছেমি কণ্ডাক্টৰ প্ৰমিজ শীৰ্ষক এটি আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব শুৱালকুছি বুদ্ৰাম মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ তথা বিশিষ্ট অৰ্থনীতিবিদ ডঃ নিহাৰ ৰঞ্জন কলিতা আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ অনুবিদ্যুৎ আৰু যোগাযোগ অভিযান্ত্ৰিক বিভাগৰ সহকাৰী অধ্যাপক মানস প্ৰতিম শৰ্মাই। অনুষ্ঠানটিৰ আঁত ধৰিব অৰূপ কুমাৰ শৰ্মাই। অসমে বহিঃ সাহায্যপ্ৰাপ্ত প্ৰকল্পৰ সফল ৰূপায়ণৰ জৰিয়তে উদ্ভাৱনক উৎসাহিত কৰাৰ সমান্তৰালকৈ জনসাধাৰণক ইয়াৰ সুফল প্ৰদান কৰিবলৈ সমৰ্থ হৈছে। শ্বিলঙত কালি কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনৰ অধ্যক্ষতাত উত্তৰ পূবৰ ৰাজ্যসমূহৰ বিকাশ আৰু উন্নয়নৰ বাবে বহিঃ সাহায্যপ্ৰাপ্ত প্ৰকল্পৰ ব্যৱহাৰ শীৰ্ষক আলোচনাত অংশ লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এইদৰে প্ৰকাশ কৰে। উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু জ্যেষ্ঠ বিষয়াসকলৰ উপস্থিতিত অনুষ্ঠিত এই আলোচনাচক্ৰত কেন্দ্ৰীয় চৰকাৰৰ জৰিয়তে গোলকীয় উন্নয়ন সংস্থাসমূহৰ সহযোগিতাত ৰূপায়ণ কৰা বহিঃ সাহায্যপ্ৰাপ্ত প্ৰকল্পসমূহে এই ৰাজ্যকেইখনত আৰ্থসামাজিক বিকাশ আৰু উন্নয়ন ত্বৰান্বিত কৰাৰ ক্ষেত্ৰত লোৱা গুৰুত্বপূৰ্ণ ভূমিকা সন্দৰ্ভত আলোচনা কৰা হয়। বৈঠকত ভাষণ দি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অসমৰ আন্তঃগাঁথনি উন্নয়নৰ কথা উল্লেখ কৰি মাত্ৰ 3 বছৰ 5 মাহৰ ভিতৰত নামনি কপিলী জলবিদ্যুৎ প্ৰকল্প সফলভাৱে সম্পূৰ্ণ কৰাৰ বিষয়ে প্ৰকাশ কৰে। তেওঁ লগতে কুমাৰ ভাস্কৰ বৰ্মা সেতু আৰু নিৰ্মীয়মান ধুবুৰী ফুলবাৰী সেতুৰ দৰে যুগান্তকাৰী প্ৰকল্পসমূহে ৰাজ্যখনৰ শক্তিশালী উন্নয়নৰ নিদৰ্শন দাঙি ধৰিছে বুলি মত প্ৰকাশ কৰে। কেন্দ্ৰীয় অনুসন্ধান ব্যুৰৰ এটা দলে কালি শিৱসাগৰত 5 কোটি টকা আত্মসাতৰ এটা গোচৰ সন্দৰ্ভত অনুসন্ধান চলায়। নগৰখনৰ বিজি পথত থকা এটা বাসগৃহত প্ৰায় 2 ঘণ্টা সময় তালাচী অভিযান চলাই দলটোৱে বহু গুৰুত্বপূৰ্ণ নথি পত্ৰ জব্দ কৰে। উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰৰ এটা বিশেষ বিভাগৰ এটা ৱেবছাইট হেক কৰি অলপতে এটা দুষ্টচক্ৰই প্ৰায় 5 কোটি টকা আত্মসাত কৰাৰ অভিযোগ উত্থাপিত হৈছে। তদুপৰি এই ঘটনাত উচ্চতম ন্যায়ালয়ৰ নাম ব্যৱহাৰ কৰিও দুষ্টচক্ৰই দিল্লীৰ এজন ব্যৱসায়ীৰ পৰা ধন সংগ্ৰহ কৰিছে। এই সন্দৰ্ভত কেন্দ্ৰীয় অনুসন্ধান ব্যুৰোৱে চৰাইদেউত কেইবাজনো ব্যক্তিক সোধা পোছা কৰিছে। খেলৰ বাতৰি। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি পুৱাৰ এখন খেলত পেৰাগুৱে তুৰ্কীৰ বিৰুদ্ধে 1-0 গ'লত জয়লাভ কৰে। ভাৰতীয় সময় অনুসৰি আজি পুৱা 6 বজাত ফিলাডেলফিয়াত অনুষ্ঠিত আন এখন খেলত ব্ৰাজিলে হেইটিক 3-0 গ'লত পৰাস্ত কৰে। ইয়াৰ পূৰ্বে আজি পুৱতি নিশা 3:30 বজাত অনুষ্ঠিত গ্ৰুপ বিৰ এখন খেলত মৰক্কোৱে স্কটলেণ্ডক 1-0 গ'লত পৰাস্ত কৰে। ইপিনে কালি ছিয়াটল ষ্টেডিয়ামত অনুষ্ঠিত গ্ৰুপ ডিৰ এখন খেলত আমেৰিকা যুক্তৰাষ্ট্ৰই অষ্ট্ৰেলিয়াক 2-0 গ'লত পৰাস্ত কৰি নকআউট পৰ্যায়ত প্ৰৱেশ কৰে। ভাৰত আৰু আফগানিস্তানৰ মাজৰ এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেল আজি চেন্নাইৰ এম.এ. চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। খেলখন দিনৰ 1:30 বজাত আৰম্ভ হ'ব। বাতৰি শেষ হোৱাৰ আগতে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ। অসমৰ জাতীয় জীৱনৰ প্ৰাতস্মৰণীয় পুৰুষ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ 58 সংখ্যক স্মৃতি দিৱস উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৰ্ণাঢ্য কাৰ্যসূচী। কাইলৈ হ'বলগীয়া নীটৰ পুনৰ পৰীক্ষাৰ বাবে দেশজুৰি মক ড্ৰিল আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি পুৱাৰ এখন খেলত তুৰ্কীৰ বিৰুদ্ধে পেৰাগুৱেৰ 1-0 গ'লত জয়লাভ। আমাৰ দুপৰীয়া আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বিয়লি 1:40 শুনিবলৈ পাব। নমস্কাৰ।